চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার মরমিয়াল প্রভু যীশুর মহান নামেরে আপনাক এয়া ভক্তিবচন অনুষ্ঠানলৈ আদৰিছো। ঈশ্বৰে আপোনাক যি অসীম প্ৰেম কৰিলে তাক যদি অনুভৱ কৰিব বিচাৰে আৰু তেওঁৰ অগম্য বাক্যৰ মৌ মিঠা সোৱাদ ল'ব বিচাৰে, তেন্তে আহক আজিৰ ভক্তিবচন অনুষ্ঠানটো মনোযোগেৰে শুনো। এয়া আপোনালৈ আগবঢ়াইছো ঈশ্বৰৰ জীৱন্ত বাক্যৰ অনুষ্ঠান ভক্তিবচন।
আৰু আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰো মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। আপুনি বাৰু আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছেনে? শুনি কেনে পাইছে বাৰু? এই অনুষ্ঠান সম্বন্ধে আপোনাৰ মতামত, দিহা পৰামৰ্শ আদি জনাই আমালৈ চিঠি লিখিবচোন। যদি আপুনি আমাৰ নিয়মীয়া শ্ৰোতা কিন্তু কেতিয়াও আমালৈ চিঠি পত্ৰ লিখা নাই, তেনেহলে আজিয়েই দুষাৰিমান লিখি পঠিয়াবচোন। যদি আমালৈ মাজে সময়ে চিঠি পত্ৰ লিখি আছে, তেনেহলে আপোনাক ধন্যবাদ জনাইছো আৰু চিঠি পত্ৰ যাতে লিখি থাকে তাৰ বাবে অনুৰোধ জনাইছো। পাৰিলে আজিয়েই লিখক। আপোনালোকৰ পৰা চিঠি পত্ৰ পাই থাকিলে আমি আমাৰ কাম কৰি যাবলৈ দুগুণে উৎসাহ পাওঁ। আহকচোন বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে সদায় কৰি অহাৰ নিচিনাকৈ আজিও খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰো হওক। স্বৰ্গত থকা অসীম দয়ালু পিতৃ ঈশ্বৰ, তোমাৰ মহান নামৰ ধন্যবাদ কৰো। তুমি সৰ্বশক্তিমান, সৰ্বব্যাপী, সৰ্বজ্ঞানী ঈশ্বৰ হৈও আমাৰ দৰে ক্ষুদ্ৰ মানৱক যে ইমান প্ৰেম কৰা, সেই কথা ভাবিলেই আচৰিত হওঁ। তুমি আমাক ইমানেই প্ৰেম কৰিলা যে আমাক পৰিত্ৰাণ দিবলৈ তুমি তোমাৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টকেই আমালৈ দান কৰিলা। তেওঁ ক্ৰুচত নিজৰ পবিত্ৰ তেজেৰে আমাৰ পাপৰ প্ৰায়চিত্ত কৰিলে। আজি তেওঁত বিশ্বাস কৰি আমি অনন্ত জীৱন লাভ কৰি তোমাক পিতৃ বুলি মাতিব পৰা হৈছো। তাৰ বাবে তোমাক অশেষ ধন্যবাদ পিতা। এতিয়া আমি তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ ওলাইছো। প্ৰাৰ্থনা কৰিছো পিতা, তোমাৰ বাক্য তুমিয়েই আমাক বুজাই দিয়া। এই অনুষ্ঠান শুনি থকা আমাৰ মৰমৰ শ্ৰোতাসকলক তুমি উপচি পৰাকৈ আশীৰ্বাদ কৰা। জাগতিক প্ৰয়োজনসমূহৰ লগতে তেওঁলোকৰ আধ্যাত্মিক দিশৰ প্ৰয়োজনসমূহো তুমি পূৰণ কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো। আমেন। প্ৰিয় শ্ৰোতা, আপোনাৰ বোধ কৰো মনত আছে যে এতিয়া আমি বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ প্ৰথম বংশাৱলী নামৰ পুস্তকখনৰ অধ্যয়ন চলাই আছো, নহয় জানো? আজিৰ অনুষ্ঠানত আমি এই প্ৰথম বংশাৱলী পুস্তকৰ 18 আৰু 19 নম্বৰ অধ্যায় দুটা একেলগে চাব খুজিছো। এতিয়া আমি দায়ুদ ৰজাই কৰা যুদ্ধ কিছুমানৰ বিষয়ে পঢ়িবলৈ পাম। আপোনাৰ নিশ্চয় মনত আছে যে আমি এই প্ৰথম বংশাৱলী পুস্তকৰ অধ্যয়ন আৰম্ভ কৰোতে উল্লেখ কৰিছিলো যে ইয়াত ঈশ্বৰে দায়ুদৰ জীৱনত ঘটা কিছুমান গুৰুত্বপূৰ্ণ আৰু ঈশ্বৰৰ দৃষ্টিত প্ৰয়োজনীয় ঘটনাৰ কথা উল্লেখ কৰিছে। এতিয়া হয়তো আপোনাৰ মনত এটা প্ৰশ্নৰ উদয় হ'ব, যুদ্ধ বিগ্ৰহ প্ৰয়োজনীয় কথা নেকি? ঈশ্বৰে যুদ্ধ বিগ্ৰহ ভাল পায় নেকি? নিশ্চয় নাপায়। মানুহৰ দুখ দুৰ্দশা দেখি ঈশ্বৰে কেতিয়াও ভাল নাপায়। ইয়াত যুদ্ধ বিগ্ৰহ কিছুমানৰ কথা উল্লেখ কৰা মানে আমি ধৰি ল'ব নালাগে যে ঈশ্বৰে এই যুদ্ধ বিগ্ৰহ সমৰ্থন কৰে। কিন্তু দায়ুদৰ ৰাজত্বকালত ঘটা বিভিন্ন ঘটনাবোৰৰ ভিতৰত এই যুদ্ধ বিগ্ৰহ কিছুমানৰ কথা এইকাৰণেই উল্লেখ কৰা হৈছে কাৰণ দায়ুদৰ ৰাজত্বকালৰ এইবোৰ উল্লেখযোগ্য ঘটনা আছিল। আমি জানো যে যুদ্ধ বিগ্ৰহৰ মূলতেই হৈছে মানুহৰ অন্তৰত থকা পাপ স্বভাৱ। এই কথা আমি জাকুবৰ পত্ৰ 4 নম্বৰ অধ্যায়ৰ 1 আৰু 2 নম্বৰ পদ পঢ়িলেই বুজি পাওঁ। যুদ্ধ বিগ্ৰহৰ বিৰুদ্ধে মাত মতা সহজ আৰু আমি মাত মতাও উচিত, কিন্তু আমি যুদ্ধ বিগ্ৰহৰ বিৰুদ্ধে মাত মাতি থাকিলেই যুদ্ধ বিগ্ৰহ নোহোৱা হৈ নাযায়। হয়তো আমি প্ৰবল জনমত গঢ়ি তুলিলে এখন যুদ্ধ বন্ধ হ'ব, কিন্তু কিছুদিন পাছত হয়তো আন এখন যুদ্ধৰ আৰম্ভণি ঘটিব। যুদ্ধ বিগ্ৰহ বেয়া বুলি আমি সকলোৱে স্বীকাৰ কৰো, সকলোৱে জানো, কিন্তু পৃথিৱীত যুদ্ধ বিগ্ৰহ জানো নোহোৱা হৈছে। আজি পৃথিৱীৰ ক'ৰবাত নহয় ক'ৰবাত কিবা নহয় কিবা প্ৰকাৰৰ যুদ্ধ চলিয়েই থকা নাই জানো। আচল সমস্যাটো হৈছে মানুহৰ পাপ স্বভাৱ। মানুহৰ অন্তৰত এই পাপ প্ৰবৃত্তি থকালৈকে যুদ্ধ বিগ্ৰহ চলিয়েই থাকিব। বলিয়ে দুৰ্বলীৰ ওপৰত অত্যাচাৰ চলায়েই থাকিব, শোষণ নিপীড়ন চলিয়েই থাকিব। প্ৰভু যীশুৱে এষাৰ কথা কৈছিল, সেই কথাষাৰ আমি লোকে লিখা শুভবাৰ্তা 11 নম্বৰ অধ্যায়ৰ 21 আৰু 22 নম্বৰ পদত পাওঁ। পাঠ কৰি দিব খুজিছো। যেতিয়া বলৱানজনে অস্ত্ৰ শস্ত্ৰেৰে ভালকৈ যুগুত হৈ নিজৰ চোতালত পহৰা দিয়ে, তেতিয়া তেওঁৰ সম্পত্তি নিৰাপদে থাকে। কিন্তু যেতিয়া তেওঁতকৈও বলৱান এজনে আহি তেওঁক পৰাজয় কৰে, তেতিয়া যি অস্ত্ৰ শস্ত্ৰত তেওঁৰ বিশ্বাস আছিল সেই সকলোকে তেওঁ কাঢ়ি নি লুট কৰা বস্তু ভাগ বাতি লয়। এই কথা প্ৰভু যীশুৱে বাৰু কিয় কৈছিল? বলিয়ে যে দুৰ্বলীক পৰাস্ত কৰি বয় বস্তু কাঢ়ি লয়, সেইটো মানুহৰ মাজত চলি থকা কথা কাৰণেহে কৈছিল। এইটো তেওঁ ভাল কাম বুলি কোৱা নাই, কিন্তু যিটো সদায় দেখি থকা কথা সেইটো কেৱল উল্লেখহে কৰিছে। প্ৰিয় শ্ৰোতা, আমি আচলতে কোনো নিৰাপদ নহয়, আমাৰ সদায় বিপদ আছেই। আমাৰ কোনে কেতিয়া কেনেদৰে ঠগিবলৈ, শোষণ কৰিবলৈ, নাইবা শাৰীৰিকভাৱে আক্ৰমণ কৰিবলৈ চেষ্টা কৰে আমি ক'ব নোৱাৰো, কাৰণ এই পৃথিৱীখনেই তেনেকুৱা। প্ৰভু যীশু পুনৰ আহি তেওঁৰ শাসন আৰম্ভ নকৰালৈকে এই পৃথিৱীখন এনেকুৱা হৈয়ে থাকিব, বৰং অধিক বেয়া হৈহে যাব, এই বুলি আমাক বাইবেলেই কয়। কিন্তু এদিন প্ৰভু যীশু আহিব, তেওঁ শান্তিৰাজ, তেওঁ এই জগতত প্ৰকৃত শান্তি প্ৰতিষ্ঠা কৰিব। ইয়াতে কিন্তু আন এটা কথা আমি মনত ৰখা উচিত, প্ৰভু যীশুক ত্ৰাণকৰ্তা আৰু প্ৰভু বুলি গ্ৰহণ কৰি আমি যেতিয়া পিতৃ ঈশ্বৰৰ সন্তান হৈ পৰো, আমি হৈ পৰো তেওঁৰ পৰিয়ালৰ লোক। আমাৰ নিৰাপত্তাৰ দায়িত্বও পিতৃ ঈশ্বৰে হাতত লয়। তেওঁৰ অনুমতি নোহোৱাকৈ কোনেও আমাৰ আনকি মূৰৰ চুলি এডালো ইফাল সিফাল কৰিব নোৱাৰে, এই কথা বাইবেলত কোৱা আছে। এই বিপদ আপদেৰে ভৰা জগতত থাকোঁতে যদি আমি এনেকুৱা আশ্বাস লাভ কৰোঁ, তেন্তে কিমান আনন্দৰ কথা ভাবি চাওকচোন। ছয়তানে মানুহক প্ৰলোভিত কৰি পাপত পতিত কৰোৱাৰ পাছত ছয়তানক ঈশ্বৰে কৈছিল, মই তোৰে নাৰীৰে মাজত শত্ৰুভাৱ উৎপন্ন কৰিম, সি তোৰ মূৰ গুৰি কৰিব আৰু তই তাৰ গুৰুৱা গুৰি কৰিবি, আদি পুস্তক 3:15। এই যুঁজ বাগৰ আমি বিচাৰিলেই নোহোৱা হৈ নাযায়। এই জগতৰ পৰা পাপ নোহোৱা হৈ নোযোৱালৈকে যুদ্ধ বিগ্ৰহ থাকিবই, সকলো মন্দতা আঁতৰ নোহোৱালৈকে যুঁজ বাগৰ থাকিবই। যুদ্ধ বিগ্ৰহ লক্ষণহে, বেমাৰটো হৈছে পাপ, গতিকে মূল সমস্যাটো হৈছে পাপ। দায়ুদক ঈশ্বৰে বিশেষভাৱে মনোনীত কৰি নানা প্ৰকাৰে আশীৰ্বাদ কৰিবলৈ ধৰিছিল, ফলস্বৰূপে চাৰিওফালে শত্ৰুৰ সংখ্যাও বৃদ্ধি পাইছিল। দায়ুদ গোটেই ইছৰাইলৰ ৰজা হোৱাৰ আগলৈকে বাকী ৰজাবিলাকে তেওঁক বেছি গুৰুত্ব দিয়া নাছিল। ঈশ্বৰে আমাক ইয়াত এই কথাটো জনাই দিছে যে আনকি দায়ুদৰ ৰাজ্যখনো এনেকুৱা ঠাইত আছিল য'ত চাৰিওফালে যুদ্ধ বিগ্ৰহ চলিছিল। আজি আমিও এনেকুৱা এখন জগততেই বাস কৰি আছো, আমিও সাৱধানে থকা উচিত। মানুহৰ অন্তৰৰ পৰিৱৰ্তন নোহোৱা পৰ্যন্ত এনেকুৱা পৰিৱেশ জগতত থাকিবই। এতিয়া আমি দায়ুদে ভাগ ল'ব লগা হোৱা যুদ্ধ কিছুমানৰ বিষয়ে চাম হওক। ইয়াত আমি যিবোৰ জাতিৰ উল্লেখ কৰা দেখিবলৈ পাম, সেই জাতিবোৰ ইছৰাইলৰ চিৰদিনীয়া শত্ৰু আছিল, সুবিধা পালেই সেই জাতিবোৰে ইছৰাইলক আক্ৰমণ কৰিছিল। এতিয়া আমি বাইবেলৰ পৰা পাঠ কৰি দিব খুজিছো, অনুগ্ৰহ কৰি আপোনাৰ বাইবেলখন মেলি লওকচোন। 18 অধ্যায়ৰ প্ৰথম পদ 4 পঢ়ি দিছো। তাৰ পাছত দায়ুদে পলেষ্টিয়াবিলাকক আঘাত কৰি বশীভূত কৰিলে আৰু সিহঁতৰ হাতৰ পৰা গাত আৰু তাৰ উপনগৰবোৰ কাঢ়ি ললে, আৰু তেওঁ মোৱাবিয়াবিলাকক আঘাত কৰাত মোৱাবিয়াবিলাকে দায়ুদৰ তলতীয়া হৈ উপহাৰ আনিবলৈ ধৰিলে। পাছে চুবাৰ ৰজা হদ্ৰেজৰে ফৰাত নদীৰ ওচৰত নিজ অধিকাৰ পুনৰাই স্থাপন কৰিবলৈ যাওঁতে দায়ুদে হমাতলৈকে তেওঁক আঘাত কৰি তেওঁৰ 1,000 ৰথ, 7,000 অশ্বাৰোহী আৰু 20,000 পদাতিক সৈন্য হাত কৰি ললে, আৰু ৰথৰ আটাই ঘোঁৰাবোৰৰ পাঁচঠেঙৰ শিৰ কাটিলে, কিন্তু তাৰ মাজত 100 ৰথৰ নিমিত্তে ঘোঁৰা ৰাখিলে। দায়ুদে বাৰে ঘোঁৰাবোৰ কিয় অকৰ্মণ্য কৰি পেলাইছিল? কাৰণ ইতিমধ্যে ঈশ্বৰে জনাই থৈছিল যে ইছৰাইলৰ ৰজাই ঘোঁৰা আৰু ভাৰ্যা ভৰাব নোৱাৰিব, সেই কথা দায়ুদে জানিছিল আৰু মানিছিল। দায়ুদৰ পুতেক চলোমনে কিন্তু সেই কথা মানি চলা নাছিল, সেই বিষয়ে আমি ইয়াত আলোচনা কৰিব খোজা নাই, কিন্তু দায়ুদে সেই কথা মনত ৰাখিয়েই শত্ৰুৰ পৰা কাঢ়ি লোৱা ঘোঁৰাবোৰ নষ্ট কৰি পেলাইছিল। এনেদৰে দায়ুদে যুদ্ধ জয় কৰি অনেক বয় বস্তু হাত কৰি ল'ব পাৰিছিল। তেওঁ ৰাজত্বৰ শেষৰ ফালে জিৰচালেম নিশ্চয় সোণৰূপেৰে ভৰি পৰিছিল। 5 আৰু 6 পদ পাঠ কৰিছো। পাছে দম্মেচকৰ অৰামীয়বিলাকে চুবাৰ হদ্ৰেজৰ ৰজাৰ সহায় কৰিবলৈ আহিলত দায়ুদে সেই অৰামীয়বিলাকৰ মাজৰ 22,000 লোকক বধ কৰিলে। তাৰ পাছত দায়ুদে দম্মেচকৰ অৰাম দেশত সৈন্য দল স্থাপন কৰিলে। তাতে অৰাইৱাবিলাকে দায়ুদৰ তলতীয়া হৈ উপহাৰ আনিলে, এইদৰে ডায়ুদ যি যি ঠাইলৈ যায় সেই সকলোতে জিহুৱাই তেওঁক জয়ী হবলৈ দিয়ে। অৰ্থাৎ ডায়ুদক ঈশ্বৰেই জয়যুক্ত কৰি গল। সাত আৰু আঠ নম্বৰ পদ পঢ়িছো। আৰু ডায়ুদে হদৰেজৰৰ দাস কেইজনমানৰ গাত থকা সোণৰ ঢালবোৰ শুলুকাই জিৰচালেমলৈ লৈ আহিল। আৰু ডায়ুদে হদৰেজৰৰ তিভত আৰু কোন নগৰৰ পৰা অতিশয় অধিক পিতল আনিলে। চলোমনে তাৰে পিতলৰ সমুদ্ৰ পাত্ৰটো, স্তম্ভ দুটা আৰু পিতলৰ পাত্ৰবোৰ নিৰ্মাণ কৰিলে। অৰ্থাৎ চলোমনে পাছত ঈশ্বৰৰ মন্দিৰ নিৰ্মাণ কৰিবলৈ যিবোৰ বস্তু ব্যৱহাৰ কৰিছিল সেইবিলাক আচলতে ডায়ুদেহে গোটাই থৈছিল। তাৰ পাছত ন আৰু দহ নম্বৰ পদত আমি পঢ়িবলৈ পাওঁ যে হমাতৰ ৰজাই ডায়ুদে চুবাৰ ৰজাক পৰাস্ত কৰাৰ কাৰণে অভিনন্দন জনাই উপহাৰ পঠিয়াই দিছিল, কাৰণ চুবাৰ ৰজাজন হমাতৰ ৰজাৰো শত্ৰু আছিল। এঘাৰ নম্বৰ পদ, তাতে ডায়ুদ ৰজাই ইডুম, মোৱাব, অমুনৰ সন্তানবিলাক, পলেষ্টিয়া লোক আৰু অমালেক আদি সকলো জাতিৰ পৰা অনা ৰূপ আৰু সোণে সৈতে এইবোৰ বস্তু যিহুৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰিলে। এই সকলোবিলাক জাতি আছিল ইছৰাইলৰ শত্ৰু। তেওঁলোকে ইছৰাইলৰ হাতৰ পৰা বিভিন্ন ঠাই কাঢ়ি লৈছিল। কিন্তু ঈশ্বৰে দিবলৈ প্ৰতিজ্ঞা কৰা পেলেষ্টাইন দেশখন সম্পূৰ্ণৰূপে অধিকাৰ কৰিবলৈ হলে এই শত্ৰুবোৰক খেদি পঠিয়াবই লাগিব। সেইবাবেই ঈশ্বৰে ডায়ুদক জয়ী কৰি আহিছিল। ইছৰাইলৰ লোকৰ শত্ৰু আছিল সেই জাতিবিলাক। খ্ৰীষ্টীয় বিশ্বাসী লোকবোৰৰো শত্ৰু আছে। সেইবাবে আমাক যুদ্ধৰ সাজ পিন্ধিবলৈ কোৱা হৈছে। কিন্তু আমাৰ এই যুদ্ধ কোনো মানুহৰ বিৰুদ্ধে নহয়, ই হৈছে আত্মিক যুদ্ধ। আমাৰ যুদ্ধ ঈশ্বৰ বিৰোধী আত্মাৰ বিৰুদ্ধেহে। এই আত্মিক যুদ্ধ অনবৰতেই চলি থাকে। এই যুদ্ধৰ কথা আমি কেতিয়া অনুভৱ কৰোঁ জানেনে প্ৰিয় শ্ৰোতা? যেতিয়া আমি সত্যৰ হকে থিয় দিওঁ, যেতিয়া আমি দুৰ্নীতি, অনৈতিকতা আদিৰ সৈতে আপোচ কৰিবলৈ অমান্তি হওঁ, যেতিয়া আমি প্ৰভু যীশুৰ যোগ্য শিষ্য হিচাপে জীয়াই থাকিব খোজো, তেতিয়াই আমি এই আত্মিক যুদ্ধখনৰ কথা বেছিকৈ অনুভৱ কৰোঁ। আৰু এই যুদ্ধত আমি জয়যুক্ত হবলৈ হলে ঈশ্বৰৰ সহায় আমাক লাগিবই। আমি হাত সাৱতি বহি থাকিলে নহ'ব। বাৰ আৰু তেৰ নম্বৰ পদ পঢ়িলে আমি দেখা পাওঁ যে ডায়ুদে এখনৰ পাছত এখনকৈ যুদ্ধ জয় কৰি গল। ইছৰাইলৰ ৰাজ্যৰ সীমাও বাঢ়ি গল, প্ৰতিপত্তিও বাঢ়ি গল। এতিয়া আমি চৈধ্য নম্বৰ পদটো পঢ়ি দিছো। এইদৰে গোটেই ইছৰাইলৰ ওপৰত ৰাজত্ব কৰি ডায়ুদে নিজৰ সকলো প্ৰজাৰ নিমিত্তে বিচাৰ আৰু ন্যায় সাধন কৰিলে। ডায়ুদ ৰজা হিচাপেও অতি সফল ৰজা আছিল। প্ৰজাৰ প্ৰতি ন্যায় বিচাৰ কৰিছিল। ঈশ্বৰৰ প্ৰতি ভয় ভক্তি ৰখা ৰজাৰ শাসন এনেকুৱা ন্যায় শাসনেই হয়। এতিয়া আমি ঊনৈশ নম্বৰ অধ্যায়ত এটা বিশেষ ঘটনা পঢ়িবলৈ পাম। ঈশ্বৰে যে ৰসিকতাও কৰিব পাৰে তাৰেই উমান আমি ইয়াত পাম। লগতে ডায়ুদ যে খঙাল আছিল কিন্তু তেওঁ শান্তিপ্ৰিয়ও আছিল সেই কথাও আমি বুজি পাম। আমি ঊনৈশ নম্বৰ অধ্যায়ৰ প্ৰথম পদটো পঢ়ি দিছো। পাছে অম্মুনৰ সন্তানবিলাকৰ নাহচ ৰজা মৰিলত তেওঁৰ পুতেক তেওঁৰ পদত ৰজা হল। অম্মুন ইছৰাইলৰ শত্ৰু আছিল। ডায়ুদে যুদ্ধ বিচৰা নাছিল, প্ৰতিৰক্ষাৰ কাৰণেহে নিজক সাজু কৰি ৰাখিছিল। আমিও আচলতে আত্মিক যুদ্ধৰ সাজপাৰ পিন্ধি স্থিৰভাৱে থিয়হে হ'ব লাগে, যাতে ছয়তানৰ আক্ৰমণ আমি উফৰাই দিব পাৰো। দুই নম্বৰ পদ, তাতে ডায়ুদে কলে, হানুনৰ পিতৃ নাহচে মোলৈ অনুগ্ৰহ কৰিছিল, এই হেতুকে ময়ো তেওঁলৈ অনুগ্ৰহ কৰিম। এইবুলি ডায়ুদে তেওঁৰ পিতৃৰ নিমিত্তে সান্তনা কৰিবলৈ দূত পঠালে। পাছে ডায়ুদৰ সেই দাসবিলাকে হানুনক সান্তনা কৰিবলৈ গৈ অম্মুনৰ সন্তানবিলাকৰ দেশ পালত। ডায়ুদে ভাল উদ্দেশ্যেৰেহে মানুহ পঠাইছিল, কিন্তু কি ঘটিল চাওকচোন। তিনি নম্বৰ পদত আমি এনেদৰে পাওঁ, অম্মুদৰ সন্তানবিলাকৰ অধ্যক্ষবিলাকে হানুনক কলে, ডায়ুদে আপোনাৰ পিতৃক আদৰ কৰে দেখি আপোনাক সান্তনা কৰিবলৈ আপোনাৰ ওচৰলৈ মানুহ পঠাইছে বুলি আপুনি ভাবিছেনে? তেওঁৰ দাসবিলাকে জানো চাবলৈ, বিনষ্ট কৰিবলৈ আৰু দেশৰ বুজ বিচাৰ ল'বলৈ আপোনাৰ ইয়ালৈ অহা নাই। এইটো অতি গুৰুত্বপূৰ্ণ অভিযোগ। তেওঁলোকে ডায়ুদৰ দূতবোৰক গুপ্তচৰ বুলিহে সন্দেহ কৰিলে। চাৰি নম্বৰ পদ, তাতে হানুনে ডায়ুদৰ দাসবিলাকক ধৰি তেওঁবিলাকৰ কিছু কিছু দাড়ি খুৰালে আৰু তেওঁবিলাকৰ পিন্ধা কাপোৰৰ আধা টিকাৰ গুৰিত কাটি তেওঁবিলাকক বিদায় দিলে। সেই মানুহবোৰৰ কাৰণে সেইটো চৰম লজ্জাজনক কথা হৈছিল। এইটো ডায়ুদৰ প্ৰতি দেখুওৱা অপমান। ডায়ুদৰ নিচিনা খঙাল ৰজা এজনে কথাটো নিশ্চয় সহজভাৱে ল'ব নোৱাৰিব। পাঁচ নম্বৰ পদ, পাছে কোনো কোনো লোকে গৈ সেই মানুহবিলাকৰ বিষয়ে ৰজাৰ আগত জনালত ৰজাই তেওঁবিলাকে সৈতে সাক্ষাৎ কৰিবলৈ মানুহ পঠালে, কিয়নো তেওঁবিলাকে অতিশয় লাজ পাইছিল আৰু ৰজাই তেওঁবিলাকক আজ্ঞা দিলে, বোলে তোমালোকৰ দাড়ি নহয় মানে তোমালোক জিৰিহুত থাকা, পাছে উভতি আহিবা। ডায়ুদে সেই লোককেইজনক জিৰিহুতে থাকিবলৈ কলে যেতিয়ালৈকে তেওঁলোকৰ দাড়ি নগজে। ডায়ুদে নিশ্চয় খঙত জ্বলিপকি উঠিছিল আৰু সেই বাতৰি অম্মুনৰ ৰজাই পাইছিল। ছয় নম্বৰ পদ, পাছে অম্মুনৰ সন্তানবিলাকে ডায়ুদৰ আগত ঘিনলগীয়া হলো বুলি জানি হানুন আৰু অম্মুনৰ সন্তানবিলাকে অৰাম নহৰৈম, অৰাম মাখা আৰু চুবাৰ পৰা ৰথ আৰু অশ্বাৰোহীবিলাক আনিবৰ নিমিত্তে 1000 কিক্কৰ ৰূপ পঠাই দিলে। যুদ্ধৰ বাবে আচলতে সাজু হ'ব লাগিছিল ডায়ুদ, কিন্তু তেওঁলোকে সাজু হ'ব ধৰিছে। আঠৰ পৰা দহ নম্বৰ পদ আমি পাঠ কৰি দিছো। পাছে ডায়ুদে সেই সংবাদ পাই জোৱাবক আৰু পৰাক্ৰমী গোটেই সৈন্য সমন্তক তালৈ পঠাই দিলে, তাতে অম্মুনৰ সন্তানবিলাকে বাহিৰলৈ আহি নগৰৰ দুৱাৰ মুখত যুদ্ধ কৰিবৰ অৰ্থে সৈন্যৰ বিহু পাতিলে আৰু ৰণলৈ অহা ৰজাবিলাক পথাৰত পৃথকে পৃথকে থাকিল। এইদৰে আগফালে আৰু পাছফালে দুয়োফালে যুদ্ধ হ'ব দেখি জোৱাবে ইছৰাইলৰ আটাই মনোনীত লোকৰ মাজৰ পৰা মানুহ বাছি লৈ অৰামীয়বিলাকৰ বিৰুদ্ধে বিহু পাতিলে। অৰামীয়বিলাকে উত্তৰৰ পৰা আৰু অম্মুনীয়াবিলাকে দক্ষিণৰ পৰা আক্ৰমণ কৰিছিল। অৰামৰ সৈন্যবোৰ পাকৈত যুঁজাৰু আছিল, সেইবাবে জোৱাবে ইছৰাইলৰ পাকৈত যুঁজাৰুবোৰক অৰামৰ ফালে ৰাখিলে। এঘাৰ আৰু বাৰ নম্বৰ পদ, আৰু অৱশিষ্ট লোকবিলাকক নিজ ভায়েক অবিচয়ৰ হাতত সোধাই দিলে, তাতে তেওঁবিলাকে অম্মুনৰ সন্তানবিলাকৰ বিৰুদ্ধে বিহু পাতিলে আৰু জোৱাবে কলে, যদি অৰামীয়বোৰ মোতকৈ বলৱান হয় তেন্তে তুমি আহি মোক সহায় কৰিবাহি, আৰু যদি তোমাতকৈ অম্মুনৰ সন্তানবিলাক বলৱান হয় তেন্তে মই গৈ তোমাক সহায় কৰিমগৈ। এইটো খুব সুন্দৰ পৰিকল্পনা আছিল। জোৱাবে ভায়েকক কলে, যদি জোৱাবে অৰামীয়বিলাকক বলে নোৱাৰা যেন দেখে তেতিয়া ভায়েকে আহি তেওঁক সহায় কৰিব লাগিব, আৰু ভায়েকে অম্মুনীয়াবিলাকক বলে নোৱাৰা যেন দেখিলে জোৱাবে গৈ ভায়েকক সহায় কৰিব। তেৰৰ পৰা পোন্ধৰ নম্বৰ পদ আমি এনেদৰে পাওঁ, তুমি সাহিয়াল হোৱা, আমি স্বজাতীয় লোকবিলাকৰ আৰু আমাৰ ঈশ্বৰৰ নগৰবোৰৰ নিমিত্তে পুৰুষালি দেখুৱাওঁ হওক, আৰু যীহোৱাই তেওঁৰ দৃষ্টিত যাকে ভাল দেখে তাকেই কৰক। পাছে জোৱাব আৰু তেওঁৰ লগৰ লোকবিলাকে অৰামীয়বিলাকে সৈতে যুদ্ধ কৰিবলৈ ওচৰ চাপিলত সিহঁত তেওঁৰ আগৰ পৰা পলাল। আৰু অৰামীয়বিলাকে পলোৱা দেখি অম্মুনৰ সন্তানবিলাকেও তেওঁৰ ভায়েক অবিচয়ৰ আগৰ পৰা পলাই নগৰত সোমালগৈ। জোৱাবে ভায়েকক সাহস দি যুদ্ধলৈ আগবঢ়াই দিছিল আৰু ঈশ্বৰত ভৰসা কৰিছিল। তেওঁলোক অতি সহজে যুদ্ধত জয়ী হল। ষোল্ল নম্বৰ পদ, তেতিয়া জোৱাব জিৰচালেমলৈ আহিল। পাছে অৰামীয়বিলাকে ইছৰাইলৰ সন্মুখত নিজক ঘটা দেখি দূত পঠাই নদীৰ সিপাৰে থকা অৰামীয়বিলাকক বাহিৰ কৰি আনিলে। হদ্ৰেজৰৰ সেনাপতি চুফক তেওঁলোকৰ অগ্ৰগামী হৈ আহিল। সোতৰ নম্বৰ পদৰ পৰা শেষলৈকে পঢ়ি দিছো। পাছে ডায়ুদৰ আগত এই বাতৰি দিয়া হলত তেওঁ গোটেই ইছৰাইলক গোটাই লৈ জৰ্দন পাৰ হৈ তেওঁলোকে ওচৰ পাই তেওঁলোকে বিৰুদ্ধে বিহু পাতিলে। তাতে ডায়ুদে অৰামীয় লোকবিলাকৰ বিৰুদ্ধে বিহু পাতিলত তেওঁলোকে তেওঁৰ লগত যুদ্ধ কৰিলে, কিন্তু অৰামীয়বিলাক ইছৰাইলৰ সন্মুখৰ পৰা পলাল। আৰু ডায়ুদে অৰামীয়বিলাকৰ 7000 ৰথী সৈন্য, 40000 পদাতিক সৈন্য আৰু চুফক সেনাপতিক বধ কৰিলে। পাছে ইছৰাইলৰ সন্মুখত নিজকে ঘটা দেখি হদ্ৰেজৰৰ দাসবিলাকে ডায়ুদৰ লগত সন্ধি পাতি তেওঁৰ অধীন হল। তেতিয়াৰে পৰা অৰামীয়া লোকে অম্মুনৰ সন্তানবিলাকক আৰু সহায় কৰিবলৈ মান্তি নহল। আচলতে ডায়ুদে যুদ্ধ বিচৰা নাছিল, অম্মুনৰ ৰজালৈ তেওঁ ভাল ভাৱেৰেহে দূত পঠিয়াইছিল। কিন্তু যেতিয়া শত্ৰুবোৰে লগ হৈ ইছৰাইল আক্ৰমণ কৰিবলৈ আহিছিল তেতিয়া তেওঁ জোৱাবকহে পঠিয়াই দিছিল। প্ৰথমতে শত্ৰুবোৰ পলাই গৈছিল, কিন্তু আকৌ অধিক সৈন্য সামন্তলৈ আহিছিল। তেতিয়াহে ডায়ুদ যুদ্ধলৈ ওলাই গৈছিল আৰু সেই যুদ্ধত অনায়াসে জয়ী হৈছিল। ইয়াতে আমি ঈশ্বৰৰ দৃষ্টিকোণেৰে ঘটনাটো দেখা পাইছো। যুদ্ধ ঈশ্বৰে সমৰ্থন নকৰে, কিন্তু বাৰে বাৰে আক্ৰমণ কৰি থকা সেই শত্ৰুবোৰক খেদি পঠিয়াবই লাগিব, সাধাৰণ প্ৰজাৰ জীৱন ৰক্ষাৰ কাৰণে, শান্তিৰ কাৰণে। সেইবাবেই ডায়ুদ যুদ্ধলৈ ওলাই যাবলগীয়া হৈছিল, কিন্তু যেতিয়া তেওঁ ওলাই গৈছিল শত্ৰুক পৰাস্ত কৰিম বুলিয়েই ওলাই গৈছিল। আজি আমিও অসত্যক পৰাস্ত কৰিম বুলিয়েই যুদ্ধ কৰা উচিত। সত্যৰ হকে থিয় দি থাকি অসত্যৰ আক্ৰমণ প্ৰতিৰোধ কৰি জগতত সততা, শান্তি আৰু প্ৰেমৰ বাণী বিলামেই বুলি আমি মন স্থিৰ কৰা উচিত। প্ৰভু যীশু যেতিয়া জগতলৈ আহিছিল ছয়তানৰ কবলৰ পৰা উদ্ধাৰ কৰি মানৱক মুক্তি দিম বুলিয়েই আহিছিল, আৰু সেই কাম তেওঁ সম্পূৰ্ণ কৰিহে এৰিলে। ক্ৰুচৰ ওপৰত সকলো মানৱৰ পাপৰ প্ৰায়চিত্ৰ কৰিবলৈ নিজৰ পবিত্ৰ তেজ বোৱাই দি তেওঁ কৈছিল, সিদ্ধ হল, অৰ্থাৎ মানৱৰ পৰিত্ৰাণৰ বাবে কৰিবলগীয়া সকলো কাম সিদ্ধ হল। আজি আমিও প্ৰভু যীশুৰ বিষয়ে কেৱল জানিলেই নহ'ব, তেওঁক বিশ্বাস কৰি গ্ৰহণ কৰি অনন্ত জীৱনৰ আশীৰ্বাদ গ্ৰহণ কৰিমেই বুলিহে আমি সিদ্ধান্ত ল'ব লাগিব। সেই সিদ্ধান্ত আপুনি বাৰু কৰিছেনে? চিন্তা কৰি চাওকচোন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese.ttb@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে
9954046275।
ফোন নম্বৰটো আকৌ এবাৰ কৈছো,
99540046275।
প্ৰিয় শ্ৰোতা, আপুনি এই ভক্তিবচন অনুষ্ঠানটি আমাৰ ৱেবছাইট radio882.comতো শুনিব পাৰিব।
আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।